ইফিসিয়া অধ্যায় ৬। হে সন্তানবিলাক, প্ৰভু তোমালোক পিতৃ মাতৃৰ আজ্ঞাধীন হোৱা, কিয়নো এই উচিত।
নিজৰ পিতৃ মাতৃক সন্মান কৰা
অংগীকাৰযুক্ত প্ৰথম আজ্ঞা এই,
তেহে তোমাৰ কল্যাণ হ'ব আৰু দেশত দীৰ্ঘায়ু হ'ব।
আৰু হে পিতৃবিলাক, তোমালোকে নিজ নিজ সন্তানবিলাকৰ খং নুতুলাবা, কিন্তু প্ৰভুৰ শিক্ষা আৰু চেতনাত তেওঁবিলাকক প্ৰতিপালন কৰা। হে দাসবিলাক, তোমালোক যেনেকৈ খ্ৰীষ্টৰ তেনেকৈ হৃদয়ৰ সবলতাত ভয় আৰু কম্পনেৰে নিজ নিজ মাংসিক প্ৰভুবিলাকৰ আজ্ঞাধীন হোৱা। দাস হওক বা স্বাধীন হওক, প্ৰতিজনে যি সৎকৰ্ম কৰে তাৰ ফল যে প্ৰভুৰ পৰা পাব তাকে জানি চকু চাকৰৰ দৰে মানুহৰ সন্তোষজনক নহৈ বৰং নিজক খ্ৰীষ্টৰ দাস বুলি মানি হৃদয়েৰে ঈশ্বৰৰ ইচ্ছা পালন কৰি মানুহৰ নহয় প্ৰভুৰ উদ্দেশ্যে প্ৰণয়ীভাৱে দাস্যকৰ্ম কৰা। আৰু হে প্ৰভুবিলাক, তেওঁবিলাকৰ আৰু তোমালোকৰো প্ৰভু যে স্বৰ্গত আছে আৰু তেওঁত যে একো পক্ষপাত নাই ইয়াকে জানি তৰ্জন গৰ্জন এৰি তোমালোকেও তেওঁবিলাকলৈ সেইৰূপ ব্যৱহাৰ কৰা। শেষতে প্ৰভুত আৰু তেওঁৰ শক্তিৰ পৰাক্ৰমত বলৱন্ত হোৱা, চয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই সাজ পিন্ধা, কিয়নো তেজ আৰু মাংসৰে সৈতে আমাৰ মালযুদ্ধ হোৱা নাই, কিন্তু আধিপত্য ক্ষমতা এই অন্ধকাৰৰ জগতপতি আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে। এই হেতুকে তোমালোকে মন্দ দিনত প্ৰতিৰোধ কৰিবলৈ আৰু সকলোকে সিদ্ধ কৰি থিৰে থাকিবলৈ সমৰ্থ হ'বৰ কাৰণে ঈশ্বৰৰ আটাই অস্ত্ৰ শস্ত্ৰ লোৱা। এতেকে সত্যেৰে কঁকাল বান্ধি ধাৰ্মিকতাৰ বুকু বৰি পিন্ধি শান্তিৰ শুভবাৰ্তাৰ প্ৰস্তুততাৰ জোতা ভৰিত পিন্ধি থিৰে থাকে। তাত বাজে, যিহেৰে তোমালোকে পাপ আত্মাৰ সকলো অগ্নি শৰ নুমাব পাৰিবা, এনে বিশ্বাসৰ ঢাল লোৱা আৰু পৰিত্ৰাণৰ তকয়া আৰু আত্মাৰ তৰোৱা অৰ্থাৎ ঈশ্বৰৰ বাক্য গ্ৰহণ কৰা। সকলো প্ৰাৰ্থনা আৰু নিবেদনেৰে সকলো সময়তে আত্মাত প্ৰাৰ্থনা কৰা আৰু ইয়াৰ কাৰণে পৰ দি সকলো পবিত্ৰ লোকৰ কাৰণে সম্পূৰ্ণ ধৈৰ্য আৰু নিবেদনত লাগি থাকা। আৰু শুভবাৰ্তাৰ যি নিগূঢ় তত্ত্বৰ কাৰণে মই শিকলিৰে বন্ধা হৈ ৰাজদূতৰ কৰ্ম কৰিছোঁ তাক যেনেকৈ কোৱা উচিত তেনেকৈ হাঁহেৰে যেন ক'বলৈ পাম, এই নিমিত্তে সেই নিগূঢ় তত্ত্ব হাঁহেৰে জনাবলৈ মোৰ মুখ মেলিবৰ সময়ত উপযুক্ত বক্তৃতা যেন মোক দিয়া হয়, মোৰ কাৰণেও এনে প্ৰাৰ্থনাই কৰিবা। কিন্তু মোৰ বিষয়ে অৰ্থাৎ মই কেনে আছো কি কৰিছো তাক যেন তোমালোকেও জানা, এই নিমিত্তে প্ৰভূত বিশ্বাসী পৰিচাৰক আৰু প্ৰিয় ভাই যি তুঠি তেওঁ তোমালোকক সকলো জনাব। তোমালোকে যেন আমাৰ বিষয়ে জানিবলৈ পোৱা আৰু তেওঁ যেন তোমালোকৰ হৃদয়ত আশ্বাস দিয়ে, এই আশয়েৰে মই তেওঁক তোমালোকৰ ওচৰলৈ পঠালো। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশুখ্ৰীষ্টৰ পৰা ভাইবিলাকলৈ শান্তি আৰু বিশ্বাসৰ সহিত প্ৰেম হওক। যিবিলাকে আমাৰ প্ৰভু যীশুখ্ৰীষ্টক অক্ষয়তাৰে প্ৰেম কৰে সেই সকলোৰে লগত অনুগ্ৰহ হয়।